EA Akahwani. বাতৰি পঢ়িছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ বাবে আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে 2014 চনত জনসাধাৰণে তেওঁৰ পৰা আশা কৰিছিল আৰু 2019 চনত সেই আশাসমূহ আস্থাত পৰিণত হৈছে। ছানৰাইজাৰ্ছ হায়দৰাবাদে যোৱা নিশা IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছক এক ৰাণত পৰাস্ত কৰে আৰু ভাৰতৰ চাৰিগৰাকী খেলুৱৈ 22 বছৰ অনুৰ্ধৰ ASBC এছিয়ান আৰু জুমা বক্সিং চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে। লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। কাইলৈ মনোনয়নসমূহ পৰীক্ষা কৰা হ'ব আৰু সোমবাৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হ'ব। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাথো দুটা দিন বাকী থকা অৱস্থাত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। এই পৰ্যায়ত অহা 7 মে'ত অসমকে ধৰি দেশৰ 10খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ 93খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। পূৰ্বে এইটো পৰ্যায়ত মুঠ 94টা সংসদীয় সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰাৰ কথা আছিল যদিও মধ্যপ্ৰদেশৰ বেতুল লোকসভা সমষ্টিৰ ভোটগ্ৰহণ দ্বিতীয়ৰ পৰা তৃতীয় পৰ্যায়লৈ পিছুৱাই দিয়া হয়। আনহাতে গুজৰাটৰ ছুৰাট সংসদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থীজন বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ বিপৰীতে জম্মু আৰু কাশ্মীৰৰ অনন্তনাগ ৰাজৌৰী সংসদীয় সমষ্টিৰ ভোটগ্ৰহণৰ তাৰিখৰ সালসলনি ঘটোৱাৰ পৰিপ্ৰেক্ষিতত তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ হ'বলগীয়া সমষ্টিৰ সংখ্যা 93লৈ হ্ৰাস পায়। এই পৰ্যায়ত গুজৰাটৰ 25টা, কৰ্ণাটকৰ 14টা, মহাৰাষ্ট্ৰৰ 11টা আৰু উত্তৰ প্ৰদেশৰ 10টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। একেদৰে মধ্যপ্ৰদেশৰ 9টা, ছত্তীশগড়ৰ 7টা, বিহাৰৰ 5টা, অসম আৰু পশ্চিমবংগ উভয়ৰে 4টাকৈ আৰু গোৱা, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ 2টাকৈ সংসদীয় সমষ্টিৰ বাবেও এইটো পৰ্যায়তে নিৰ্বাচন অনুষ্ঠিত হ'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি গুজৰাটৰ আনন্দ, সুৰেন্দ্ৰনগৰ, জুনাগড় আৰু জামনগৰত কেইবাখনো নিৰ্বাচনী সভাক সম্বোধন কৰি ভাৰতে স্বাধীনতাৰ শতবৰ্ষ উদযাপন কৰাৰ সময়লৈকে এখন উন্নত ৰাষ্ট্ৰৰ মৰ্যাদা লাভ কৰিব বুলি আশ্বাস প্ৰদান কৰে। বিভিন্ন উন্নয়নমূলক কাম কাজৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে NDAৰ শাসনকালত বিগত 10 বছৰত দেশে আমূল পৰিৱৰ্তন প্ৰত্যক্ষ কৰিছে। শ্ৰীমোদীয়ে লগতে কংগ্ৰেছে ৰাজনৈতিক লাভালাভৰ বাবে দুখীয়াসকলক শোষণ কৰা বুলি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰতি অন্যায় কৰা বুলি অভিযোগ তোলে। শ্ৰীমোদীয়ে আজি পশ্চিমবংগৰ কৃষ্ণানগৰ, পূব বৰ্ধমান আৰু বোলপুৰ সংসদীয় সমষ্টিৰ 3খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। শ্ৰীমোদী কালি সন্ধিয়া কলকাতাত উপস্থিত হয়। পশ্চিমবংগৰ ৰাজ্যপাল CV আনন্দ বসুৱে ৰাজভৱনত প্ৰধানমন্ত্ৰীক আদৰণি জনায়। ইপিনে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অশোক গেহলটে কালি আহমেদাবাদত এখন সংবাদমেল সম্বোধন কৰে আৰু দলৰ ইস্তাহাৰত সমাজৰ সকলো শ্ৰেণীৰ প্ৰতি ন্যায়ৰ নিশ্চয়তা প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰে। আনহাতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে কালি কৰ্ণাটকৰ শিৱমোগ্গাত এখন জনসভাক সম্বোধন কৰে। তেওঁ কয় যে কংগ্ৰেছে অকলে সংবিধানক বিজেপিৰ পৰা ৰক্ষা কৰিব পাৰে। একেখন জনসভাত অংশগ্ৰহণ কৰি দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই কংগ্ৰেছ চৰকাৰ ক্ষমতালৈ আহিলে সম্পত্তি কাঢ়ি নলয় বৰং দুখীয়াসকলৰ উপকাৰহে কৰিব বুলি মন্তব্য কৰে। ইপিনে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ নেতা নাৰায়ণ স্বামীয়ে কালি কৰ্ণাটকৰ কোপ্পাল জিলাত দলৰ হকে প্ৰচাৰ চলায়। পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে ৰাজ্যখনৰ পূৰ্বৰ বিজেপি চৰকাৰে মুখ্যমন্ত্ৰী বসৱৰাজ বোম্মাইৰ নেতৃত্বত অনুসূচিত জাতিৰ সংৰক্ষণৰ সীমা 15-17% বৃদ্ধি কৰিছিল।
আপোনাৰ ভোট আপোনাৰ কণ্ঠ, ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত 7 মে'ত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত পুৱা 7 বজাৰ পৰা সন্ধিয়া 5 বজালৈ হবলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে 2014 চনত জনসাধাৰণে তেওঁৰ পৰা আশা কৰিছিল আৰু 2019 চনত সেই আশাসমূহ আস্থাত পৰিণত হৈছে। তেওঁ কয় যে আশাৰ পৰা আৰম্ভ হৈ ই আস্থাৰ পৰ্যায় অতিক্ৰমী নিশ্চয়তাত পৰিণত হৈছে। এটা নিউজ চেনেলত দিয়া সাক্ষাৎকাৰত শ্ৰীমোদীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে কঠোৰ পৰিশ্ৰম, প্ৰদৰ্শন, স্থায়িত্ব আৰু স্পষ্টতাৰ বাবেই এয়া সম্ভৱ হৈ উঠিছে। কংগ্ৰেছক সমালোচনা কৰি শ্ৰীমোদীয়ে বিজেপিয়ে সংবিধানৰ সলনি কৰিব বুলি দলটোৱে ভুৱা দাবী প্ৰচাৰ কৰাৰ অভিযোগ তোলে। তেওঁ কয় যে জনসাধাৰণে কংগ্ৰেছৰ ইতিহাস চালি জাৰি চালে তেওঁলোকে যে সংবিধানৰ পবিত্ৰতাক বিশ্বাস নকৰে সেয়া সহজেই অনুমান কৰিব পাৰিব। কংগ্ৰেছৰ ইস্তাহাৰত মুছলিম লীগৰ আদৰ্শৰাজিৰ প্ৰতিফলন ঘটা আৰু গোপন বিষয়বস্তু স্পষ্ট হৈ পৰা বুলি শ্ৰীমোদীয়ে অভিযোগ তোলে। কংগ্ৰেছ আৰু বিৰোধী পক্ষৰ অন্য দলসমূহে ভুল তথ্য প্ৰচাৰ কৰা বুলি অভিযোগ তুলি বিজেপি নিৰ্বাচন আয়োগৰ কাষ চাপিছে। কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰ, সুধাংশু ত্ৰিবেদী আৰু ওম প্ৰকাশক লৈ গঠিত বিজেপিৰ এটা প্ৰতিনিধি দলে কালি বিষয়টো লৈ নিৰ্বাচন আয়োগক সাক্ষাৎ কৰে। পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীত্ৰিবেদীয়ে কয় যে দলে এনেধৰণৰ ঘটনাৰ 15টা উদাহৰণ দাঙি ধৰিছে আৰু এই উদাহৰণসমূহ সাধাৰণ নহয়, বৰং কংগ্ৰেছে পৰিকল্পিতভাৱে এই তথ্যসমূহ প্ৰচাৰ কৰিছে। কংগ্ৰেছ আৰু মিত্ৰ দলৰ নেতাসকলে অবিৰতভাৱে কৰা বিবৃতিক নিৰপেক্ষ আৰু নিকা নিৰ্বাচনৰ পৰিপন্থী বুলি অভিহিত কৰি এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁলোকে আয়োগক অনুৰোধ জনাইছে। ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত আজি নতুন দিল্লীত যুটীয়া প্ৰতিৰক্ষা সহযোগিতা সমিতিৰ সপ্তমখন বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত ভাৰতৰ প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰমানে আৰু ইণ্ডোনেছিয়াৰ প্ৰতিৰক্ষা সচিব প্ৰধান অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শেল ডনি আৰ্মামান টাওফানটোৱে সহ অধ্যক্ষতা কৰিব। দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ অহা ইণ্ডোনেছিয়াৰ প্ৰতিৰক্ষা প্ৰধানগৰাকীয়ে নতুন দিল্লী আৰু পুনেত প্ৰতিৰক্ষা খণ্ডৰ সৈতে জড়িত ভাৰতীয় উদ্যোগসমূহৰ সৈতেও আলোচনাত মিলিত হ'ব। চীনৰ গুৱাংডং প্ৰদেশত এক্সপ্ৰেছৱে খহি কৰাৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা 48লৈ বৃদ্ধি পাইছে। স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি ঘটনাত আহত আৰু 30গৰাকী লোকে চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি আছে। ইয়াৰ ভিতৰত কাৰো অৱস্থা সংকটজনক নহয় বুলি জানিব পৰা গৈছে। গুৱাংডং প্ৰদেশৰ এটা পাহাৰীয়া অঞ্চলত বিগত এমাহ ধৰি হোৱা ধাৰাষাৰ বৰষুণৰ পাছত কালি পুৱা এই ঘটনা সংঘটিত হয়। এক্সপ্ৰেছৱে খহি পৰাৰ ফলত 20খনতকৈ অধিক বাহন পাহাৰৰ পৰা তললৈ বাগৰি পৰে। বাতৰি অনুসৰি বাগৰি পৰাৰ পাছতে বাহনসমূহক জুয়ে আগুৰি ধৰে। ঘটনাৰ ফলত মাটিত পোত যোৱা বহু বাহনৰ উদ্ধাৰৰ প্ৰচেষ্টা এতিয়াও চলি আছে। ছানৰাইজাৰ্ছ হায়দৰাবাদে যোৱা নিশা হায়দৰাবাদত অনুষ্ঠিত আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন ৰোমাঞ্চকৰ খেলত ৰাজস্থান ৰয়েলছক 1 ৰাণত পৰাস্ত কৰে। ৰাজস্থান ৰয়েলছে 202 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 200 ৰানহে কৰিবলৈ সমৰ্থ হয়। দলটোৰ হৈ যশস্বী জয়ছৱালে 40টা বলত 67 আৰু ৰিয়ান পৰাগে 49টা বলত 77 ৰাণৰ বৰঙণি আগবঢ়ায়। হায়দৰাবাদৰ ভুৱনেশ্বৰ কুমাৰে 3টা আৰু পেট কামিংছ আৰু টি নটৰাজনে 2টাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ছানৰাইজাৰ্ছ হায়দৰাবাদে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ 20 অভাৰত 3টা উইকেটৰ বিনিময়ত 201 ৰাণ কৰে। দলটোৰ হৈ ট্ৰেভিছ হেডে 44টা বলত 58, হেনৰি ক্লাছেনে 19টা বলত 42 আৰু এন কে ৰেড্ডিয়ে 42টা বলত সৰ্বাধিক 76 ৰাণ কৰে। ৰাজস্থানৰ আৱেজ খানে 2টা আৰু সন্দীপ শৰ্মাই 1টা উইকেট দখল কৰে। খেলখনত আগবঢ়োৱা উজ্জীৱিত প্ৰদৰ্শনৰ বাবে ভূৱনেশ্বৰ কুমাৰক প্লেয়াৰ অব দ্য মেচৰ সন্মান প্ৰদান কৰা হয়। কালিৰ খেলৰ পাছত ৰাজস্থান ৰয়েলছ 16 পইণ্টেৰে পইণ্ট তালিকাৰ শীৰ্ষস্থানত থকাৰ বিপৰীতে কলকাতা নাইট ৰাইডাৰ্ছ, লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ ক্ৰমে 2য় 3য় আৰু 4থ স্থানত আছে। প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। কাজাখস্তানৰ আস্তানাত চলি থকা 22 বছৰ অনুৰ্ধৰ এ এছ বি চি এছিয়ান আৰু যুৱ বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ 4গৰাকী খেলুৱৈ পুৰুষৰ শাখাত ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে। 51 কিলোগ্ৰাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ মানডেংবাম যদুমতী সিঙে ভূটানৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰে। একেদৰে 57 কিলোগ্ৰাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ নিখিলে উজবেকিস্তানৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰে। ইপিনে 63.5 কিলোগ্ৰাম আৰু 71 কিলোগ্ৰাম ওজন শাখাত ভাৰতীয় খেলুৱৈদ্বয় ক্ৰমে অজয় কুমাৰ আৰু অংকুশেও মংগোলীয়া আৰু কোৰিয়াৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান পুনৰ পঢ়ি দিছো। লোকসভা নিৰ্বাচনৰ 5ম পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে 2014 চনত জনসাধাৰণে তেওঁৰ পৰা আশা কৰিছিল আৰু 2019 চনত সেই আশাসমূহ আস্থাত পৰিণত হৈছে। ছানৰাইজাৰ্ছ হায়দৰাবাদে যোৱা নিশা আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছক 1 ৰাণত পৰাস্ত কৰে আৰু ভাৰতৰ 4গৰাকী খেলুৱৈয়ে 22 বছৰ অনুৰ্ধৰ এ এছ বি চি এছিয়ান আৰু যুৱ বক্সিং চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। নমস্কাৰ।